নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। ৰাজ্যত আইন শৃংখলা পৰিস্থিতি শক্তিশালী কৰি তোলাৰ লগতে জৰুৰীকালীন সঁহাৰি ব্যৱস্থা অধিক সক্ৰিয় কৰি তোলাৰ কৌশল বিকাশৰ লক্ষ্যৰে আজি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে সহযোগিতাপূৰ্ণ জনসাধাৰণ কেন্দ্ৰিক আৰক্ষী বাহিনীৰ বিশেষ ভূমিকা আছে বুলি মন্তব্য কৰে। এই সন্মিলনত কৰা আলোচনাই অধিক সুৰক্ষিত আৰু নিৰাপদ অসম গঢ়াৰ ক্ষেত্ৰত সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছতে ডঃ শৰ্মাই প্ৰতি ছমাহত অসম আৰক্ষীৰ অধীক্ষকৰ সন্মিলন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত আইনৰ শাসন সুনিশ্চিত কৰাৰ বাবে আৰক্ষী অধীক্ষকসকলক লক্ষ্য স্থিৰ কৰি দিছিল। এই সন্মিলনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকসকলৰ পৰা বিগত সময়ছোৱাৰ কাম কাজ আৰু আইন শৃংখলা পৰিস্থিতি সম্পৰ্কীয় সবিশেষ তথ্য গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গোলাঘাট জিলাৰ খুমদৈ বৰুৱা বামুণগাঁৱৰ পৰিত্যক্ত অসম সমবায় চেনিকলৰ স্থান পৰিদৰ্শন কৰে। ডঃ শৰ্মাই এই পৰিত্যক্ত ভূমিৰ চাৰিওফালে পকীবেৰ নিৰ্মাণ কৰি পৰৱৰ্তী সময়ত উদ্যোগ স্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ লগতে চেনিকলৰ আৱাসসমূহত এতিয়া বসবাস কৰি থকা কমেও 20 পৰিয়ালক পুনৰ সংস্থাপন দিয়া হ'ব বুলি আশ্বাস দিয়ে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে এই উদ্যোগ স্থাপনত অগ্ৰাধিকাৰ দিয়া হৈছে বুলি তেওঁ কয়। এই স্থানত উদ্যোগীকৰণৰ জৰিয়তে অঞ্চলটোৰ অৰ্থনৈতিক দিশৰ উল্লেখযোগ্য কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। নগাঁও জিলাৰ হৈবৰগাঁও ৰেল ষ্টেচনৰ লগতে দেশৰ মুঠ 103 ৰেল ষ্টেচনক পৰহিলৈ অমৃত ভাৰত ষ্টেচনলৈ উন্নীত কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল ব্যৱস্থাৰে ষ্টেচনকেইটা মুকলি কৰিব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই আজি নগাঁৱত এখন সংবাদমেল যোগে এই বিষয়ে প্ৰকাশ কৰে। পৰহিলৈ এই উপলক্ষে হৈবৰগাঁও ৰেল ষ্টেচনত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 1887 চনতে স্থাপিত হৈবৰগাঁও ষ্টেচনক আধুনিক ৰূপত সজাই তোলা হৈছে। অমৃত ভাৰত ষ্টেচনসমূহত দুয়োফালৰ পৰা যাত্ৰীৰ প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেচনসমূহত শ্বপিং মল আৰু ইণ্টাৰনেট কেফেৰ সুবিধা থাকিব। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেচনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্ৰতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিব। শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰৰ এটা দুচকীয়া বাহনৰ অনুমোদিত বিক্ৰীৰ প্ৰতিষ্ঠানত আজি বিয়লি সংঘটিত অগ্নিকাণ্ডত ভালেমান সা সম্পত্তি ভস্মীভূত হয়। এখন বাহনৰ চকা ফুটি হোৱা এই অগ্নিকাণ্ডত 27 বাহন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীয়ে পলমকৈ হলেও জুই নুমুৱাবলৈ সমৰ্থ হয়। ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি মহকুমা ভূমি উপদেষ্টা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। ৰাজ্যত শক্তি, দক্ষতা বিকাশ, নিয়োগ, উদ্যমিতা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত ৰাজহুৱা প্ৰতিষ্ঠানৰ আন্তঃগাঁথনিৰ তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত চৰকাৰী ভূমি আবণ্টনৰ বাবে লাভ কৰা প্ৰতিবেদনসমূহ উপস্থাপন কৰা হয়। এই বৈঠকত প্ৰতিবেদনসমূহ পুংখানুপুংখভাৱে নিৰীক্ষণ তথা বিবেচনা কৰি নীতিগত অনুমোদন জনোৱা হয়। বৈঠকত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা আৰু জিলা আয়ুক্ত বিক্ৰম কৈৰী উপস্থিত থাকে। হোজাই বন সুৰক্ষা বাহিনীয়ে আজি পুৱা অভিযান চলাই জিলাখনৰ নন্দপুৰৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা চেগুন কাঠ ভৰ্তি এখন বাহন জব্দ কৰে। জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য লক্ষাধিক থকা হ'ব বুলি অভিযানকাৰী বন বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। বন সুৰক্ষা বাহিনীয়ে কাঠসমূহ নিজ কাৰ্যালয়লৈ লৈ গৈ তদন্ত অব্যাহত ৰাখিছে। ডিব্ৰুগড় জিলাৰ মদাৰখাট হাতখোলা গাঁৱৰ উদীয়মান যুৱক অসম গণ পৰিষদ দলৰ সক্ৰিয় সদস্য দেৱজিৎ দত্তৰ যোৱা নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দেহাৱসান ঘটে। এটা ব্যক্তিগত বৈদ্যুতিন চেনেলত সংবাদদাতা ৰূপেও কাৰ্যনিৰ্বাহ কৰা দেৱজিৎ দত্তৰ মৃত্যুৰ সময়ত বয়স আছিল 48 বছৰ। যোৱা মাজ নিশাৰে পৰা হোৱা প্ৰবল বৰষুণৰ ফলত পশ্চিম কাৰ্বি আংলঙৰ ডেৰাগাঁৱৰ সমীপৰ বৈঠালাংছ হামৰেণ সংযোগী পথৰ সমাজত গছ বাগৰি পৰাৰ ফলত পথ যোগাযোগ ব্যাহত হয়। ডিব্ৰুগড় জিলাত সাম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত অহা জুন আৰু জুলাই চাউল আগতীয়াকৈ আবণ্টন দিছে। সন্ধিয়াৰ উজনি অসমৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব। নমস্কাৰ।